এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। আমেৰিকাৰ বিশেষজ্ঞৰ সহায়ত অ' এন জি চিৰ ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে কাম কৰি থকা বুলি অ' এন জি চি কৰ্তৃপক্ষৰ প্ৰকাশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ 100% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ মন্তব্য। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ইংলেণ্ডৰ 6 উইকেটৰ বিনিময়ত 349 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। শিৱসাগৰৰ ভটীয়াপাৰত থকা অ' এন জি চিৰ ৰিগৰ পৰা যোৱা 11 দিনে হৈ থকা গেছ নিৰ্গমন সম্পৰ্কত প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক কে এন চাংমাই সংবাদ মাধ্যমক সম্বোধন কৰি সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জানিবলৈ দিয়ে। বিষয়াগৰাকীয়ে স্পষ্টকৈ কয় যে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সহায়ত ঘটনাস্থলীত কাম চলি আছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পৰৱৰ্তী কেপিং অভিযানৰ বাবে ৰিগটো সাজু কৰি ৰখা হৈছে। গেছ নিৰ্গমন কেতিয়া নিয়ন্ত্ৰণলৈ আহিব সেই সম্পৰ্কে এতিয়াও নিশ্চিতকৈ ক'ব নোৱাৰি বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে শীঘ্ৰেই গেছ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। ভটীয়াপাৰৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে এনেদৰে কয়।
শিৱসাগৰ জিলাৰ ভটীয়াপাৰ স্থিত অ' এন জি চিৰ আৰ ডি এছ 147 এ ৰিগত সংঘটিত গেছ নিৰ্গমন কাণ্ড সন্দৰ্ভত সংস্থাটোৰ অসম এছেটৰ মেনেজাৰ কে এন চাংমাই আজি সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁলোকে সকলো সুৰক্ষা ব্যৱস্থা আৰু প্ৰটকল অনুসৰি গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। তেওঁ কয় যে ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত ঘটনাস্থলীত আমি কাম কৰি আছো আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ পৰৱৰ্তী কেপিং অপাৰেচনৰ বাবে ৰিগটো আৰু ঘটনাস্থলী আমি সাজু কৰিছো। তেওঁ লগতে কয় যে কিমান সময়ত নিগমন সম্পূৰ্ণ নিয়ন্ত্ৰণত আহিব সেইটো এতিয়ালৈকে নিশ্চিতভাৱে ক'ব নোৱাৰি। আমি সম্ভৱপৰ সোনকালে গেছ নিয়ন্ত্ৰণৰ লক্ষ্যত উপনীত হ'বলৈ কাম কৰি আছো বুলি চাংমাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি এই গেছ নিগমনে শিৱসাগৰ ভটীয়াপাৰ অঞ্চলত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ বিশেষ দল, প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আদিকে মিলি সকলোৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 24 ঘণ্টাই সচেষ্ট হৈ আছে। উল্লেখযোগ্য যে যোৱা 12 জুনৰ পৰা হৈ থকা এই নিগমনৰ ঘটনাই আজি 11 দিনত প্ৰৱেশ কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিত অঞ্চলটোৰ বৃহৎ সংখ্যক লোক আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। যদিও তেওঁলোকক প্ৰশাসনে সকলো ধৰণৰ সা সুবিধা দিছে, কিন্তু কিছু সংখ্যক লোকৰ মাজত কিছুমান ৰোগৰ লক্ষণ দেখিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে যোৱা 11 দিনে ৰিগটোৰ পৰা হৈ থকা গেছ নিৰ্গমনে ভটীয়াপাৰ অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ বিশেষ দল, প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ সকলো মিলি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ 100% ৰেলপথ বৈদ্যুতিকীকৰণৰ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি উত্তৰ পূব ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা সন্দীপ কুমাৰে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা 3টা অংশত বিধিগত নিৰীক্ষণ সম্পূৰ্ণ কৰে। এই নিৰীক্ষণত বিদ্যুৎ ব্যৱহাৰৰ দ্বাৰা বাণিজ্যিক ৰেল সেৱাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু সুৰক্ষা নিশ্চিতিৰ দিশটো বিশেষভাৱে লক্ষ্য ৰখা হয়। মুখ্য অভিযন্তাগৰাকীয়ে প্ৰথমে উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং ডিভিজনৰ অধীনৰ নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা 44 কিলোমিটাৰ ৰেলপথ নিৰীক্ষণ কৰে। ইয়াৰ পাছত ৰঙিয়া ডিভিজনৰ অধীনৰ আজাৰা দুধনৈ সংযোগী 99 কিলোমিটাৰ ৰেলপথৰ বিধিগত নিৰীক্ষণ কৰা হয়। অভিযন্তাগৰাকীয়ে চূড়ান্ত পৰ্যায়ত তিনিচুকীয়া ডিভিজনৰ অধীনৰ নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা দুলিয়াজান তিনিচুকীয়া আৰু তিনিচুকীয়া ডিব্ৰুগড় ৰেলপথৰ নিৰীক্ষণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আজি কোকৰাঝাৰত দলীয় নেতা আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীগগৈয়ে পৰ্বতঝাৰ, বাজবাৰী, ফকিৰাগ্ৰাম আৰু শ্ৰীৰামপুৰলৈ যাব আৰু তাত তেওঁ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে দলে সমাগত বি টি চি নিৰ্বাচন অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। দলে তৃণমূল পৰ্যায়লৈ গৈ জনসাধাৰণৰ সৈতে সহযোগিতাৰে কাম কৰি দলীয় ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত তেওঁ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। তৃণমূল পৰ্যায়ৰ বাস্তৱ সমস্যাসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰখন তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। নাবাৰ্ডৰ কৃষিখণ্ডৰ প্ৰচাৰ পুঁজিৰ অধীনত বহনক্ষম খাৰিফ পিয়াজৰ খেতিৰ জৰিয়তে গ্ৰাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক এটা বিস্তাৰিত প্ৰতিবেদন ভিত্তিক প্ৰকল্প উত্তৰ পশ্চিম যোৰহাট কৃষি উৎপাদন কোম্পানীৰ বাবে অনুমোদন দিয়া হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিয়াজৰ কৃষিৰ জৰিয়তে গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অনুমোদন দিয়া পুঁজিৰ সফল ৰূপায়ণৰ বাবে নাবাৰ্ড, জিলা কৃষি কাৰ্যালয় যোৰহাট, বেংক আৰু মুখ্য কৃষক তথা সদস্যক সামৰি প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। সমিতিখনে আজি কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলৰ সৈতে মিলিত হৈ পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছতে ভক্ত সাধু সন্ন্যাসীসকল দেৱীৰ আৰাধনাত মগ্ন হৈছে। একে সময়তে কামাখ্যা মন্দিৰৰ নামনিৰ পৰা মন্দিৰৰ প্ৰাংগণলৈকে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে সন্ধিয়া পাণ্ডুঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰিব। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নামনিৰ পৰা নীলাচল পাহাৰৰ ওপৰলৈ খোজকাঢ়ি যোৱা ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে। আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 500টা CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সম্পৰ্কত আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰাৰ সাক্ষাৎকাৰৰ ভিত্তিত অনুষ্ঠানটো প্ৰযোজনা কৰিব পৰিস্মিতা দিহিঙীয়াই। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ নীতিৰে পৰিচালিত ভাৰতে যোৱা এটা দশকত উল্লেখযোগ্য পৰিৱৰ্তনৰ সূচনা কৰিছে। আকাশবাণীৰ বাতৰি বিভাগে যোৱা 11 বছৰে দেশৰ মূল খণ্ডসমূহত হোৱা পৰিৱৰ্তন সন্দৰ্ভত বিশেষ অনুষ্ঠান লৈ আহিছে। আজি আমি দেশৰ শক্তি বিপ্লৱৰ বিষয়ত আলোকপাত কৰিম। যোৱা দশকত ভাৰতৰ শক্তিখণ্ডত বিভিন্ন উন্নয়ন পৰিলক্ষিত হৈছে। শক্তিখণ্ডত বৃদ্ধি পোৱা চাহিদা আন্তঃগাঁথনি উন্নয়ন আৰু গতানুগতিক তথা নবীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা পৰিচালিত হৈছে। 2025 চনৰ জুন মাহলৈকে দেশত মুঠ স্থাপন কৰা শক্তি ক্ষমতা 476 গিগাৱাট আৰু ইয়াৰে প্ৰায় আধা অজীৱাশ্ম ইন্ধনৰ উৎস। নবীকৰণযোগ্য শক্তি 226 গিগাৱাট হোৱাৰ ফলত ভাৰত এতিয়া সৌৰশক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় আৰু বায়ু শক্তিৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে। 2018 চনৰ এপ্ৰিল মাহলৈকে দেশৰ গ্ৰামাঞ্চলত 100% বৈদ্যুতিকীকৰণ কৰা হৈছে। ইয়াৰ পাছত বিদ্যুতৰ নাটনি হ্ৰাস পাইছে আৰু জনমুৰি বিদ্যুতৰ ব্যৱহাৰ 45% বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিয়ে সমগ্ৰ দেশৰ ঘৰ পোহৰাই তোলাৰ লগতে প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে সৌৰশক্তি চালিত জলসিঞ্চনৰ দ্বাৰা কৃষক সবলীকৰণ কৰা হৈছে। বায়ু শক্তি খণ্ড দুগুণতকৈ অধিক উন্নত হৈছে আৰু জলবিদ্যুৎ তথা পাৰমাণৱিক শক্তিৰ ক্ষমতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। একে সময়তে ভাৰতৰ কয়লাখণ্ডক আধুনিকীকৰণ কৰি আত্মনিৰ্ভৰশীলতা আৰু বহন ক্ষমতা বৃদ্ধি কৰা হৈছে, যাৰ ফলত অভিলেখ সৃষ্টিকাৰী উৎপাদন দেশে লাভ কৰিছে। ইয়াৰ ফলত আমদানিৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতালৈকে ভাৰতে কেৱল শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ই স্বচ্ছ সেউজ ভৱিষ্যতৰ দিশত আগবাঢ়িছে। দক্ষিণ হালমাৰাৰ বিভিন্ন অঞ্চল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে। শেহতীয়াকৈ ৱাহাব বজাৰত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান খহনীয়াৰ কবলত পৰাৰ ফলত স্থানান্তৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বেও অঞ্চলটোত খহনীয়াৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ স্থানান্তৰ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ফকীৰগঞ্জ আইৰকাটা সংযোগী পথলৈও ভাবুকি আহিছে। অঞ্চলটোৰ লোকসকলে খহনীয়াৰ স্থায়ী সমাধান বিচাৰি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে আজি হাতীগাঁৱত অভিযান চলাই 4 জনকৈ আফগানিস্তানৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে। আফগানিস্তানৰ নাগৰিককেইগৰাকীক বৈধ নথিপত্ৰ অবিহনে ভাৰতত বাস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে অমন খান, ৰিজৱান খান, ইউছুফ জাহিদ আৰু আছিফ ৰাণা। আৰক্ষীয়ে ধৃত আফগান নাগৰিককেইজনৰ ভাড়াঘৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ নথিপত্ৰ জব্দ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ ঋতুপৰ্ণা। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ নিৰ্দেশ মৰ্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ ই কে ৱাই চি পৰীক্ষণৰ বাবে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানসমূহত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ কেইবাখনো চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানত ই কে ৱাই চি পৰীক্ষণৰ বিশেষ শিবিৰৰ আয়োজন কৰা হয়। খাদ্য আৰু অসামৰিক বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ অহা 30 জুনৰ ভিতৰত ই কে ৱাই চি পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহান জনাইছে। বিটিচি নিৰ্বাচন ঘোষণা হোৱাৰ প্ৰাক্ষণত বিটিআৰ এলেকাত ৰাজনৈতিক দলসমূহে নিজ নিজ ভেটি সুদৃঢ় কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ শালবাৰীত অল্টাৰনেটিভ পাৰ্টি অব বড়োলেণ্ড এ পি বিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এ পি বিৰ সভাপতি অঞ্জলি দৈমাৰীয়ে অংশগ্ৰহণ কৰা এই সভাত অনিল ব্ৰহ্ম সভাপতি আৰু বিনোদ গোয়াৰীক সম্পাদক হিচাপে লৈ এখন জিলা পৰ্যায়ৰ কমিটিৰ লগতে এ পি বিৰ শালবাৰী জিলা যুৱ সমিতি, শালবাৰী ব্লক কমিটি আৰু মথনগুৰি ব্লক কমিটি গঠন কৰা হয়। চাফাই কৰ্মীসকলৰ ন্যায্য দাবী আদায়ৰ বাবে আজি শিৱসাগৰত সদৌ অসম চাফাই কৰ্মী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ আহ্বানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 200ৰো অধিক চাফাই কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। চাফাই কৰ্মীসকলৰ প্ৰাপ্য সুবিধা, দৰমহা, ভাট্টা আদি ক্ষেত্ৰত চৰকাৰী পৰ্যায়ত ব্যাপক দুৰ্নীতি চলি থকা বুলি অভিযোগ উত্থাপন কৰি চাফাই কৰ্মীসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ হামৰিনত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত কাইলৈ 74 সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শাখা সচিবালয়ৰ উপসচিবগৰাকীয়ে কয় যে কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত বিধায়ক ৰূপ সিং টেৰং আৰু কাৰ্বি ৰজা লং সিং ৰংহানো উপস্থিত থাকিব। ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আঞ্চলিক সমিতি শ্ৰীপানী আঞ্চলিক সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জাতীয় শ্বহীদসকলৰ নামত উৎসৰ্গিত শ্বহীদ ভৱন নামেৰে নামকৰণ কৰা এই ভৱনটো আজি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই উদ্বোধন কৰে। সমগ্ৰ দেশতে তিৰচি গেং নামে পৰিচিত দুৰ্ধৰ্ষ অপৰাধী চক্ৰৰ 5জন সদস্যক আজি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই এই সদস্যকেইজনক আটক কৰিবলৈ সমৰ্থ হয়। তেওঁলোকৰ পৰা আৰক্ষীয়ে গাড়ীৰ গ্লাছ ভঙা কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে। উল্লেখযোগ্য যে তিৰচি গেঙৰ দলটোৱে মহানগৰীৰ কামাখ্যা, চানমাৰী, পল্টন বজাৰ, পাণবজাৰ আদি বিভিন্ন স্থানত ডকাইতি সংঘটিত কৰি আতংকৰ সৃষ্টি কৰি আহিছিল। গ্ৰন্থৰ অধ্যয়ন অবিহনে কোনো এটা জাতি উন্নতি শিখৰত আৰোহণ কৰিব নোৱাৰে বুলি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব অনিমেষ তালুকদাৰে মন্তব্য কৰিছে। পাঠশালাৰ ৰাইটাৰ্ছ ফৰামৰ উদ্যোগত আজি আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁ এই বুলি কয়। অনুষ্ঠানত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক ডঃ বীৰহাস গিৰি বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ঘৰুৱা দল ইংলেণ্ডে 6 উইকেটৰ বিনিময়ত 349 ৰাণ কৰি বৰ্তমান 122 ৰাণত পিছ পৰি আছে। কালি দ্বিতীয় দিনৰ খেলৰ সমাপ্তিত 100 ৰাণ কৰি অপৰাজিত হৈ থকা ইংলেণ্ডৰ অলি পপে আজি 106 ৰাণ কৰি আউট হয়। বৰ্তমান হেৰী ব্ৰুকে 68 ৰাণ আৰু ক্ৰিছ ৱকছে 1 ৰাণ কৰি খেলি আছে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 3টা, মহম্মদ ছিৰাজে 1টা আৰু প্ৰসিদ্ধ কৃষ্ণই 2টা উইকেট দখল কৰিছে। ইয়াৰ আগেয়ে ভাৰতে 471 ৰাণ সংগ্ৰহ কৰি ইনিংছ সামৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আমেৰিকাৰ বিশেষজ্ঞৰ সহায়ত অ' এন জি চিৰ ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে কাম কৰি থকা বুলি অ' এন জি চি কৰ্তৃপক্ষৰ প্ৰকাশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ 100% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ মন্তব্য। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ইংলেণ্ডৰ 6 উইকেটৰ বিনিময়ত 349 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।